নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মণিপুৰত আজি সন্ধিয়াৰ পৰা ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছে। সংবিধানৰ 356 নম্বৰ অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ প্ৰতিবেদনৰ পিছত অশান্ত জৰ্জৰ ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। উল্লেখযোগ্য যে যোৱা 9 ফেব্ৰুৱাৰীত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ৰাজ্যখনৰ দুটা মূল জনগোষ্ঠী কুকি আৰু মেইটিৰ মাজত বিগত প্ৰায় 2 বছৰে চলি থকা গোষ্ঠী সংঘৰ্ষৰ পাছত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পিছত পুনৰ চৰকাৰ গঠনৰ বাবে বিজেপিয়ে কোনো তৎপৰতা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যপালৰ প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি জলসিঞ্চন বিভাগে ৰাণী চাপৰিত বিভাগটোৰ 35টা টিউবৱেলৰ মেৰামতি সম্পন্ন কৰিছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ কৃষকসকলৰ কৃষিভূমিৰ পানীৰ সমস্যাৰ সমাধান হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 14 জানুৱাৰীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাণী চাপৰিত পৰিদৰ্শন কৰাৰ সময়ত অঞ্চলটোৰ কৃষকসকলে জলসিঞ্চনৰ বহু টিউবৱেল বিকল হৈ থকা বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। কৃষকসকলৰ এই সমস্যাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জলসিঞ্চন বিভাগক টিউবৱেলসমূহ অতি শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত বিভাগটোৱে যোৱা 7 ফেব্ৰুৱাৰীত টিউবৱেলসমূহ কাৰ্যক্ষম কৰি তোলে। এই টিউবৱেলসমূহৰ দীৰ্ঘকালীন কাৰ্যক্ষমতা আৰু সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ ৰাণী চাপৰিত এখন সজাগতা সভাও অনুষ্ঠিত হয়। সভাত পশ্চিম তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা এজাক ধুমুহা বৰষুণৰ ফলত বিদ্যালয় গৃহ স্বাস্থ্যকেন্দ্ৰকে ধৰি কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয়। এই ধুমুহা বৰষুণত জিলাখনৰ লাওপাৰা, দেৱীতোলা, ঘিলাঝাৰ, হাঁহপুৰকে ধৰি ভালেকেইখন গাঁৱৰ শতাধিক পৰিয়ালৰ বাসগৃহ ভাঙি পৰে। শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত অঞ্চলটোৰ বহু লোকৰ ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। ধুমুহাৰ ফলত লাওপাৰা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেইবাটাও শ্ৰেণীকোঠা ভাগি যোৱাত আজি বিদ্যালয়খনৰ পাঠদান বাতিল কৰিবলগীয়া হয়। তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু জিলা প্ৰশাসনৰ কেইবাজনো বিষয়াই অঞ্চলটো ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়। হোজাই জিলাৰ লংকাৰ পিয়লি মাৰ্কেটৰ কাপোৰৰ বিপণীত আজি জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ বিভাগৰ এটা দলে পাৱাৰলুমত উৎপাদিত গামোচাৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত দলটোৱে লংকা বজাৰৰ কেইবাখনো কাপোৰৰ বিপণীৰ পৰা পাৱাৰলুমত উৎপাদিত গামোচা জব্দ কৰে। অসমীয়া শিপিনীসকলে যাতে অসমীয়া গামোচাৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি জিলা হস্ততাঁত আৰু বস্ত্ৰ বিভাগে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে এই অভিযান চলোৱা বুলি বিভাগীয় বিষয়াই জানিবলৈ দিছে। দক্ষিণ হালমৰাৰ হাতচিঙিমাৰীৰ ফুলেৰচৰত বন বিভাগে আজি অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে আন এটা পঞ্জীয়নভুক্ত মিলো জব্দ কৰে। আখিৰুল ইছলাম নামৰ কাঠফলা মিলৰ গৰাকীজনৰ পঞ্জীয়নভুক্ত কাঠফলা মিলত দীৰ্ঘদিনৰ পৰা নিয়ম বহিৰ্ভূতভাৱে কাঠৰ কুণ্ডা ফালি থকাৰ অভিযোগ পাই বন বিভাগে আজি এই অভিযান চলাইছিল। এই অভিযানত বিভাগে কাষতে থকা আন এটা অবৈধ কাঠফলা মিলো জব্দ কৰে। ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষক চক্ৰপাণী ৰয়ৰ উপস্থিতিত এই মিল দুটা জব্দ কৰা হয়। ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন এই মূল বিষয়বস্তুৰে আজি বিশ্ব অনাতাঁৰ দিৱস উদযাপন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে চানমাৰী অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন শীৰ্ষক এটা বক্তৃতাৰ আয়োজন কৰে। বিশিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ ডঃ অৱনী কুমাৰ ভাগৱতীয়ে এই বক্তৃতা আগবঢ়ায়। এই বক্তৃতাৰ পাছতেই কেন্দ্ৰটোৰ ঘোষক ঘোষিকাসকলে আকাশী লহৰ নামৰ গীত মাত আৰু আবৃত্তিৰ আন এটা অনুষ্ঠান পৰিৱেশন কৰে। উল্লেখযোগ্য যে ইউনেস্কোৰ উদ্যোগত 2012 চনৰ পৰা পালন কৰি অহা এই দিৱসত অনাতাঁৰ মাধ্যমৰ কাম কাজ আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাৰ লগতে বিভিন্ন বিষয়ত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈ আহিছে। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে 34টা পদক জয়েৰে আজি অভিযানৰ অন্ত পেলাইছে। এই ক্ৰীড়াত অসমে 3টা সোণ, 15টা ৰূপ আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে কাইলৈ সন্ধিয়া হালদিৱানী ইন্দিৰা গান্ধী ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।